ولو ترى إذ وقفوا على ربهم قال أليس هذا بالحق قالوا بلى وربنا قال فذوقوا العذاب بما كنتم تكفرون.
আৰু যদি তুমি দেখিলাহেঁতেন যেতিয়া সিহঁতক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ'ব, তেওঁ ক'ব এইটো প্ৰকৃত সত্য নহয় জানো? সিহঁতে ক'ব আমাৰ প্ৰতিপালকৰ শপত, নিশ্চয় এয়া সত্য। তেওঁ ক'ব তেন্তে তোমালোকে যি কুফুৰি কৰিছিলা তাৰ বাবে তোমালোকে এতিয়া শাস্তি ভোগ কৰা।